এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুস্মিতা তামুলী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল বিধানসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ সামৰণি, শাসক বিৰোধী দলৰ কেইবাগৰাকীও প্ৰাৰ্থীৰ মনোনয়ন দাখিল, এন ডি এ সমৰ্থিত প্ৰাৰ্থী কেশৱ মহন্ত আৰু অতুল বৰাৰ মনোনয়ন দাখিল পৰ্বত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ, পাকিস্তানক গোপন তথ্য যোগান ধৰাৰ অভিযোগত চাবুৱা সেনা ছাউনীৰ এজন কৰ্মচাৰী গ্ৰেপ্তাৰ আৰু শ্বহীদ দিৱস উপলক্ষে দেশবাসীৰ মহান স্বাধীনতা সংগ্ৰামী ভগৎ সিং, ৰাজগুৰু আৰু সুখদেৱৰ প্ৰতি শ্ৰদ্ধা নিবেদন। এতিয়া শুনক বিতং বাতৰি। বিধানসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিলৰ সামৰণি পৰিছে। বিভিন্ন জিলাত ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে আজি জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁৱত মিত্ৰ দল অসম গণ পৰিষদৰ কলিয়াবৰৰ সমষ্টিৰ প্ৰাৰ্থী কেশৱ মহন্তৰ মনোনয়ন সমাৱেশত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে বোকাঘাট সমষ্টিৰ পৰা অগপৰ প্ৰাৰ্থী অতুল বৰাৰ মনোনয়নৰ সময়ত উপস্থিত থাকে। সাংবাদিকৰ আগত ডঃ শৰ্মাই এইদৰে কয়।
মনোনয়ন পত্ৰ প্ৰদানৰ শেষ দিন। সমগ্ৰ ৰাজ্যতে ভাৰতীয় জনতা পাৰ্টি, বড়োলেণ্ড পিপলছ ফ্ৰণ্ট আৰু অসম গণ পৰিষদৰ প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ প্ৰদান কৰিছে। মই ৰাতিপুৱা কলিয়াবৰত অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ লগত আৰু গোলাঘাটত আমাৰ অগপ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়াক মনোনয়ন পত্ৰ প্ৰদানত সংগ হিচাপে অকণমান সময় তেওঁলোকৰ লগত কটালো। তাৰ লগতে গোলাঘাটত আজি আমাৰ দলৰ প্ৰাৰ্থী সোমটাইত মৃণাল শইকীয়া, দেৰগাঁৱত মৃদুল দত্ত ডাঙৰীয়ায়ো মনোনয়ন পত্ৰ প্ৰদান কৰিছে। তেওঁলোককো শুভকামনা জনোৱাৰ সুযোগ পালো। সমগ্ৰ ৰাজ্যতে আজি বহু প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে, কিছুমানে 20 তাৰিখে দিছিলে। মই সকলোকে আগন্তুক নিৰ্বাচনৰ শুভেচ্ছা জ্ঞাপন কৰিছো।
বিশ্বনাথ জিলাত আজি বিশ্বনাথৰ বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাস আৰু গহপুৰৰ প্ৰাৰ্থী উৎপল বৰাৰ মনোনয়ন দাখিলৰ সময়ত দলৰ ৰাষ্ট্ৰীয় উপসভাপতি তথা সাংসদ বৈজয়ন্ত পাণ্ডা উপস্থিত থাকে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি যোৰহাটত মনোনয়ন পত্ৰ দাখিল কৰে। অখিল গগৈ আৰু লুৰিণ জ্যোতি গগৈয়ে তেওঁক সংগ দিয়ে। মনোনয়ন দাখিলৰ পাছত শ্ৰী গগৈয়ে এইদৰে কয়।
অসমৰ ৰাজনৈতিক জগতত এখন চফাই অভিযান চলি আছে। চফাই অভিযান হৈ যোৱাৰ পিছতে আমি সকলে মিলিজুলি এখন নতুন বৰ অসম আমি সৃষ্টি কৰিব পাৰিম। কিন্তু বৰ্তমান সময়ত অসমৰ লেতেৰা ৰাজনীতি আমাক নালাগে, অসমৰ নিকৃষ্ট ৰাজনীতি নালাগে। আমি সকলে অসমৰ ৰাইজ এক ঐক্যবদ্ধ হৈ, সংকল্পবদ্ধ হৈ সামূহিক দায়িত্ব লৈ অসমখন নিকা, অসমখন চাফা, অসমখন সিউজ, অসমখন সুন্দৰ সবল কৰিবলৈ হলে বৃহত্তৰ চফাই অভিযান চলাব লাগিব। আৰু অসমৰ ৰাইজৰ হৈ আমি চফাই অভিযান চলাই আছো।
কামৰূপ মহানগৰ জিলাৰ 5টা বিধানসভা সমষ্টিৰ বাবে আজি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰে। বিজেপিৰ দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ, মধ্য গুৱাহাটীৰ প্ৰাৰ্থী বিজয় গুপ্তা, নিউ গুৱাহাটীৰ প্ৰাৰ্থী দীপলু ৰঞ্জন শৰ্মা আৰু মিত্ৰ দল এ জি পিৰ ডিবৰীয়া সমষ্টিৰ প্ৰাৰ্থী ডঃ তপন দাসে আজি মনোনয়ন পত্ৰ দাখিল কৰে। ইপিনে দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ, নিউ গুৱাহাটীৰ প্ৰাৰ্থী শান্তনু বৰা, ডিমৰীয়াৰ প্ৰাৰ্থী কিশোৰ কুমাৰ বৰুৱা, জালুকবাৰীৰ প্ৰাৰ্থী বিদিশা নেওগ তথা এ জে পিৰ মধ্য গুৱাহাটীৰ প্ৰাৰ্থী কুংকি চৌধুৰীয়ে মনোনয়ন দাখিল কৰে। কামৰূপ জিলাত বকু ছয়গাঁও সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰমেন সিং ৰাভা, কমলপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সত্যব্ৰত কলিতা, হাজো শুৱালকুছিৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী প্ৰকাশ দাস, চমৰীয়া সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদ, কমলপুৰ সমষ্টিৰ প্ৰাৰ্থী দিগন্ত কলিতা, পলাহবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিমাংশু শেখৰ বৈশ্য, শুৱালকুছিৰ কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাস, পলাহবাৰী সমষ্টিৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী পংকজ লোচন গোস্বামী, ৰঙিয়াৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰাণজিৎ চৌধুৰী আৰু বিজেপিৰ বকু ছয়গাঁও সমষ্টিৰ প্ৰাৰ্থী ৰাজু মেছে আজি মনোনয়ন দাখিল কৰে। মৰিগাঁও জিলাত আজি 3টা বিধানসভা সমষ্টিৰ বাবে 10গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। ইয়াৰ ফলত জিলাখনত আজি অন্তিম দিনালৈ 13গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। চিৰাং জিলাৰ কাজলগাঁৱত আজি বিজেপিৰ প্ৰাৰ্থী অৰূপ কুমাৰ দে আৰু কোকৰাঝাৰ দুটামা সমষ্টিৰ বাবে বি পি এফৰ ৰবিৰাম নাৰ্জাৰীয়ে মনোনয়ন দাখিল কৰে। কোকৰাঝাৰ সমষ্টিৰ বাবে চেউলী মহিলাৰীয়ে মনোনয়ন দাখিল কৰে। লখিমপুৰ জিলাৰ 5টা বিধানসভা সমষ্টিৰ বাবে আজি বিজেপি, কংগ্ৰেছ আৰু অসম গণ পৰিষদে আৰু অন্য দলৰ প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰে। তামোলপুৰ জিলাৰ তামোলপুৰ সমষ্টিত আজি 7গৰাকী আৰু গুৰেশ্বৰ সমষ্টিত 13গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। দক্ষিণ শালমাৰা মানকাছৰত আজি কংগ্ৰেছ গণ পৰিষদ, অসম গণ পৰিষদ আৰু এন পি পিৰ সাতগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। চৰাইদেউ জিলাৰ সোণাৰী আৰু মাহমৰা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ দুয়োগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। টিংখাঙৰ বিজেপি প্ৰাৰ্থী বিমল বৰাই, নাহৰকটীয়াত তৰংগ গগৈয়ে মনোনয়ন দাখিল কৰে। নলবাৰী জিলাৰ তিনিটা বিধানসভা সমষ্টি নলবাৰী, টিহু আৰু বৰক্ষেত্ৰীৰ বাবে বিজেপি আৰু বিৰোধী কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলে আজি মনোনয়ন পত্ৰ দাখিল কৰে। আজি বিজেপিৰ জয়ন্ত মল্ল বৰুৱা, চন্দ্ৰমোহন পাটোৱাৰী আৰু নাৰায়ণ ডেকাই মনোনয়ন দাখিল কৰিছে। ইপিনে শিৱসাগৰ জিলাৰ ডিমৌ বিধানসভা সমষ্টিৰ বাবে সুশান্ত বৰগোহাঁয়ে আৰু শিৱসাগৰ সমষ্টিৰ বাবে কুশল দুৱৰীয়ে মনোনয়ন দাখিল কৰে। দৰং জিলাত আজি কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰিজুমণি তালুকদাৰে মংগলদৈ সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিছে। শ্ৰীভূমি জিলাত কংগ্ৰেছ প্ৰাৰ্থী জাকাৰী আহমেদে সমৰ্থকসহ গৈ মনোনয়ন পত্ৰ দাখিল কৰে। পাথৰকান্দি সমষ্টিত বিজেপি প্ৰাৰ্থী কৃষ্ণেন্দু পালে আজি মনোনয়ন পত্ৰ দাখিল কৰিছে। বাক্সা জিলাৰ মানাহ সমষ্টিৰ ইউ পি পি এল প্ৰাৰ্থী জোশ্ৰাং ব্ৰহ্মই আজি জিলা নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ অন্তিম দিনাৰ বাবে জিলা প্ৰশাসনসমূহেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে মনোনয়ন দাখিলৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়লৈ যোৱা হেঙাৰবাৰী পথত জনসমাগম তথা যানজঁটৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ নিৰ্দেশনা জাৰি কৰে। উল্লেখযোগ্য যে মনোনয়ন পত্ৰসমূহ কাইলৈ পৰীক্ষা কৰা হ'ব আৰু 26 মাৰ্চ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। আপোনালোকে বিয়লিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। চোৰাংচোৱাগিৰিৰ অভিযোগত ডিব্ৰুগড় জিলাৰ চাবুৱা বায়ুসেনা বাহিনীৰ চাৱনিৰ পৰা আজি সুমিত কুমাৰ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হয়। ধৃত সুমিত কুমাৰে ধনৰ বিনিময়ত ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ স্পৰ্শকাতৰ তথ্য পাকিস্তানক যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে। তথ্য অনুসৰি সুমিতে যুদ্ধ বিমান আৰু মিছাইল ব্যৱস্থাৰ অৱস্থানৰ লগতে বায়ুসেনা ঘাটিটোৰ বিষয়া কৰ্মচাৰীৰ তথ্য পাকিস্তানক যোগান ধৰিছিল। উত্তৰ প্ৰদেশৰ বাসিন্দা সুমিতে ডিব্ৰুগড়ৰ বায়ুসেনা ঘাটিত মাল্টিটাস্কিং ষ্টাফ হিচাপে কৰ্মৰত আছিল। যোৱা জানুৱাৰী মাহত ৰাজস্থানৰ জয়ছালমেৰৰ এজন সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰাৰ পাছতে সুমিত কুমাৰৰ নাম পোহৰলৈ আহে। গ্ৰেপ্তাৰৰ পাছত সুমিত কুমাৰক জেৰাৰ বাবে জয়পুৰলৈ লৈ যোৱা হয়। বিধানসভা নিৰ্বাচনলৈ মাজত মাথো 16টা দিন বাকী থকা অৱস্থাত প্ৰাৰ্থীসকলৰ বিভিন্ন দলত যোগদান তথা পদত্যাগ অব্যাহত আছে। প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাৰ পাছতেই তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাই কংগ্ৰেছ দল ত্যাগ কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা পল্লৱী শইকীয়াও দলৰ পৰা পদত্যাগ কৰে। উল্লেখযোগ্য যে পল্লৱী শইকীয়া তেজপুৰ সমষ্টিৰ প্ৰাৰ্থিত্বৰ অন্যতম দাবীদাৰ আছিল। কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পাছত তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে। দলৰ শীৰ্ষ নেতৃত্বৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি বৰহমপুৰ কংগ্ৰেছ নেতা ৰঞ্জিত বৰাই দল ত্যাগ কৰে। বিজেপি প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লুছাই যোৱা নিশা কংগ্ৰেছত যোগদান কৰে। অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ডঃ ৰঞ্জিত ডেকাই কালি দলৰ প্ৰাথমিক সদস্য পদ তথা সকলো দায়িত্বৰ পৰা পদত্যাগ কৰে। পাঠশালাৰ নিজৰ বাসগৃহত এখন সংবাদমেলযোগে ডঃ ডেকাই এই কথা ঘোষণা কৰে। দলটোৰ কেন্দ্ৰীয় নেতৃত্বৰ কাম কাজত অসন্তুষ্ট হৈ তেওঁ এই সিদ্ধান্ত লয় বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। ইপিনে বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজীৱ ব্ৰহ্মই কালি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাথমিক সদস্য পদৰ লগতে ৰাজ্যিক কাৰ্যবাহী সদস্যৰ পৰা পদত্যাগ কৰে। শ্বহীদ দিৱস উপলক্ষে আজি সমগ্ৰ দেশবাসীয়ে মহান স্বাধীনতা সংগ্ৰামী ভগৎ সিং, ৰাজগুৰু আৰু সুখদেৱৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে পৰম বীৰত্বৰে যুঁজ দিয়া এই স্বাধীনতা সংগ্ৰামী কেইজনক এগৰাকী ব্ৰিটিছ আৰক্ষী বিষয়াক হত্যা কৰাৰ অপৰাধত 1931 চনৰ এদিনটোতে ফাঁচী দিয়া হৈছিল। লোকসভা আৰু ৰাজ্যসভাই আজি মহান স্বাধীনতা যুঁজাৰু তথা বিপ্লৱী কেইগৰাকীলৈ শ্বহীদ দিৱস উপলক্ষে শ্ৰদ্ধা জনাইছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। বিধানসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ সামৰণি। শাসক বিৰোধী দলৰ কেইবাগৰাকীও প্ৰাৰ্থীৰ মনোনয়ন দাখিল। এন ডি এ সমৰ্থিত প্ৰাৰ্থী কেশৱ মহন্ত আৰু অতুল বৰাৰ মনোনয়ন দাখিল পৰ্বত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ। পাকিস্তানক গোপন তথ্য যোগান ধৰাৰ অভিযোগত চাবুৱা সেনা ছাউনীৰ এজন কৰ্মচাৰী গ্ৰেপ্তাৰ আৰু শ্বহীদ দিৱস উপলক্ষে দেশবাসীৰ মহান স্বাধীনতা সংগ্ৰামী ভগৎ সিং, ৰাজগুৰু আৰু সুখদেৱৰ প্ৰতি শ্ৰদ্ধা নিবেদন। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।